প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ সম্প্ৰতি নিৰ্মীয়মান প্ৰতিখন জাহাজৰে এই নিৰ্মাণৰ কাম ভাৰতীয় জাহাজ নিৰ্মাণস্থলীত কৰি থকা হৈছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজিৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব আৰু গোৱাৰ পানাজীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 56 সংখ্যক সংস্কৰণত যশস্বী অভিনেতা, প্ৰযোজক তথা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তোলাৰ আগ্ৰহ প্ৰকাশ কৰিছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ শ্ৰীৰামচন্দ্ৰই নিজেই মূল্যবোধৰ প্ৰতীক আছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশখনক আমি ৰামৰাজ্যৰ ভাৰতৰ দৰে কৰি তুলিবলৈ বিচাৰোঁ। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে আজি পবিত্ৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ নিৰ্মাণ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হোৱা তথা সাংস্কৃতিক উদযাপন আৰু ৰাষ্ট্ৰীয় একতাৰ এটা নতুন অধ্যায়ৰ সূচনা কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে সমগ্ৰ বিশ্ব সম্প্ৰতি ৰামময় হৈ পৰা বুলি উল্লেখ কৰি কয় যে এই ধৰ্মধ্বজা কেৱল এখন পতাকাই নহয়, বৰঞ্চ এয়া পুনৰ জাগৰণৰ এখন ধ্বজা আৰু ই ৰামৰাজ্যৰ নীতিক সাৰোগত কৰা এটা আৰম্ভণিৰ লগতে সংগ্ৰামৰ কাহিনীক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 350 সংখ্যক শ্বহীদী দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে অতুলনীয় সাহস আৰু ত্যাগৰ বাবে নৱম শিখ গুৰুগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ লগতে কয় যে বিশ্বাস আৰু মানৱতাৰ হকে গুৰু টেগ বাহাদুৰে কৰা ত্যাগে সমাজক চিৰকাল পোহৰাই ৰাখিব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি সন্ধিয়াৰ ভাগলৈ 350 সংখ্যক শ্বহীদী দিৱস উপলক্ষে আয়োজিত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত শ্ৰীমোদীয়ে গুৰু টেগ বাহাদুৰৰ সোঁৱৰণত এটা বিশেষ মুদ্ৰা আৰু ডাক টিকট প্ৰচাৰ কৰিব। গুৰু টেগ বাহাদুৰৰ 350 সংখ্যক শ্বহীদী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ সম্প্ৰতি নিৰ্মীয়মান প্ৰতিখন জাহাজৰ এই নিৰ্মাণৰ কাম ভাৰতীয় জাহাজ নিৰ্মাণস্থলীত কৰি থকা হৈছে। এই পদক্ষেপে আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যৎ পৰিকল্পনাৰ সুফল সূচাইছে। নতুন দিল্লীত আজি আয়োজিত সমুদ্ৰ উৎকৰ্ষ শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শ্ৰীসিঙে কয় যে ভাৰতৰ বাবে সামুদ্ৰিক বাণিজ্যৰ প্ৰতি ভাৰসাই বিশেষ গুৰুত্ব বহন কৰে। ভাৰতবৰ্ষৰ বাণিজ্যৰ প্ৰায় 95% আৰু পৰ্যটনৰ প্ৰায় 70% সাগৰীয় পথেৰে সম্পন্ন হয় বুলি উল্লেখ কৰি তেওঁ বিভিন্ন মহাদেশৰ মাজত বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিবহণৰ বাবে এই পৰিবহণ ব্যৱস্থাই সবাতোকৈ কম খৰচী আৰু কাৰ্যকৰী বুলি মত প্ৰকাশ কৰে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যোগান শৃংখল সুসংবদ্ধ হৈ থকাৰ লগতে বিভিন্ন দেশৰ অৰ্থনীতিৰ বাবে ই সহায়ক হৈ পৰা বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদৰি কৰিছে। প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত AIUDF, কংগ্ৰেছ, ৰাইজৰ দল, CPIMকে ধৰি বিৰোধী দলসমূহে সদনৰ কাম কাজ স্থগিত ৰখাৰ দাবী জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰে। প্ৰত্যুত্তৰত শাসক দলে সদনৰ কাম কাজ স্থগিত ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবঢ়া নাই বুলি অভিযোগ তুলি CBIৰ তদন্ত দাবী কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ৰাইজৰ দলৰ অখিল গগৈ, AIUDFৰ আশ্ৰাফুল হুছেইন, CPIMৰ মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত তথ্য প্ৰমাণ সদনত প্ৰকাশ কৰাৰ বাবে দাবী উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীয়ে এই বিষয়ে আদালতক অৱগত কৰে। আৰক্ষীয়ে আদালতৰ আগত প্ৰকাশ কৰা অনুসৰি জুবিন গাৰ্গৰ হত্যাত এজন ব্যক্তি জড়িত হৈ থকাৰ লগতে আন 4-5গৰাকীয়ে এই হত্যাত সহায় কৰে। ইতিমধ্যে অভিযুক্তসকলৰ বিৰুদ্ধে BNS 103, 105, 106 আৰু 61 ধাৰা ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সদনত জনায় যে অহা 8 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT অভিযোগনামা দাখিল কৰিব। SIT বৰ্তমানলৈ এই সন্দৰ্ভত 252 জনৰ সাক্ষ্য গ্ৰহণ কৰিছে। দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হামাৰা সংবিধান হামাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল তথা সাংসদসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে অহা 26 নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। গোৱাৰ পানাজীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 56 সংখ্যক সংস্কৰণত কালি দেহাৱসান ঘটা যশস্বী অভিনেতা, প্ৰযোজক তথা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ প্ৰতি চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, অভিনেতা, অভিনেত্ৰী, কলাকুশলী আৰু আয়োজকসকলে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। প্ৰথিতযশা অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি এণ্টাৰটেইনমেণ্ট ছচাইটি অব গোৱা নামৰ আয়োজক সংস্থাটোৱে কালি নিৰ্ধাৰিত মঞ্চৰ অনুষ্ঠানসমূহ বাতিল কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক 12 দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পাছত 89 বছৰ বয়সত কালি মুম্বাইত তেওঁৰ দেহাৱসান ঘটে। 1935 চনৰ 8 ডিচেম্বৰত লুধিয়ানাত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰ কিষাণ দেউলেই পাছলৈ বলিউডত ধৰ্মেন্দ্ৰ হিচাপে উজলি উঠিছিল। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন সফল তাৰকা হিচাপে পৰিচিত আৰু বলিউডৰ হিমেন হিচাপে খ্যাত ধৰ্মেন্দ্ৰই প্ৰায় 65 বছৰীয়া অভিনয় জীৱনত কমেও 300খন চলচ্চিত্ৰত অভিনয় কৰে। ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণে চলিত বছৰটোত 21 লাখ বিসংগতিপূৰ্ণ ফোন নম্বৰ আৰু বিসংগতিপূৰ্ণ বাৰ্তা পঠিওৱা 1 লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় নাগৰিকসকলে ৰুজু কৰা গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰাধিকৰণ বাধ্য হৈছে বুলি এই সন্দৰ্ভত প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশতে দূৰসংযোগ ব্যৱস্থা ক্ষেত্ৰখনত হোৱা অপপ্ৰয়োগৰ বাবে গ্ৰাহকসকল এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তাৎক্ষণিকভাৱে ল'ব পৰা উপায় হিচাপে গ্ৰাহকসকলে DND ব্যৱস্থাৰ সহায় ল'ব পাৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কাইলৈ সংবিধান দিৱস উপলক্ষে সমগ্ৰ দেশতে 3 তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত মহিলা কাবাডী বিশ্বকাপত ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত চূড়ান্ত খেলখনত চীনা টাইপেইক 35-28 ফলাফলত পৰাস্ত কৰি ভাৰতীয় দলটোৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ছেমি ফাইনেলত ইৰাণক 33-21 ব্যৱধানত পৰাস্ত কৰাৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ 4খন খেলতেই ভাৰতে জয়লাভ কৰে। মালয়েছিয়াৰ ইপত অনুষ্ঠিত চুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত ভাৰতে বেলজিয়ামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 2-3 গলত পৰাজয় বৰণ কৰে। ভাৰতৰ হৈ অভিষেক আৰু শিলানন্দ লাক্ৰাই এটাকৈ গ'ল দিয়ে। মুঠ 6টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে যোৱা দেওবাৰে অনুষ্ঠিত এখন খেলত ভাৰতীয় দলটোৱে 3বাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰে। কাইলৈ প্ৰতিযোগিতাৰ আন এখন খেলত ভাৰতীয় দলটো আয়োজক দল মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্ৰিকেট টেষ্টৰ আজি চতুৰ্থ দিনা দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত বাতৰি লিখা পৰলৈকে 4টা উইকেট হেৰুৱাই 220 ৰাণ কৰি খেলি আছে। খেলৰ তৃতীয় দিনা কালি ভাৰতে 201 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ সম্প্ৰতি নিৰ্মীয়মান প্ৰতিখন জাহাজৰেই নিৰ্মাণৰ কাম ভাৰতীয় জাহাজ নিৰ্মাণস্থলীত কৰি থকা হৈছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজিৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব আৰু গোৱাৰ পানাজীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 56 সংখ্যক সংস্কৰণত যশস্বী অভিনেতা, প্ৰযোজক তথা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।